ইব্ৰীসকলৰ পুথিপত্ৰ এক অধ্যায়। যীশু স্বৰ্গৰ দূতসকলতকৈ মহান। পূৰ্বৰ কালত ঈশ্বৰে ভাৱবাদীসকলৰ মাধ্যমেদি বহুবাৰ নানাভাৱে আমাৰ পূৰ্বপুৰুষসকলৰ সৈতে কথা পাতিছিল, কিন্তু এতিয়াই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্ৰৰ দ্বাৰাই আমাৰ লগত কথা ক'লে। ঈশ্বৰে সেই পুত্ৰকে সকলোৰে উত্তৰাধিকাৰী হ'বলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি বিশ্ব ব্ৰহ্মাণ্ডখনো সৃষ্টি কৰিলে। সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ, ঈশ্বৰৰ সকলো গুণৰ পূৰ্ণ প্ৰতিবিম্ব। পুত্ৰই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্ৰই সকলো মানুহক পাপৰ পৰা সূচী কৰিলে আৰু তাৰ পাছত স্বৰ্গত ঈশ্বৰৰ মহিমাৰ সোঁহাতে ওখ সিংহাসনত বহিল। ঈশ্বৰে তেওঁৰ পুত্ৰক যি নাম দিলে, সেই নাম যেনেকৈ স্বৰ্গৰ দূতসকলৰ নামতকৈ অধিক উত্তম, তেনেকৈ তেওঁ স্বৰ্গৰ দূতসকলৰ তুলনাত অনেক মহান হৈ উঠিল। কাৰণ ঈশ্বৰে কেতিয়াবা সেই স্বৰ্গৰ দূতসকলৰ মাজত কোনো এজনক কৈছিল নেকি যে, তুমি মোৰ পুত্ৰ, আজি মই তোমাৰ পিতৃ হলো। আকৌ তেওঁ কেতিয়াবা তেওঁলোকক কৈছিল নেকি যে, মই তেওঁৰ পিতৃ আৰু তেওঁ মোৰ পুত্ৰ হ'ব। পুনৰ ঈশ্বৰে যেতিয়া সেই প্ৰথমে জন্মাজনক জগতলৈ আনিলে, তেতিয়া তেওঁ ক'লে, ঈশ্বৰৰ সমস্ত দূতসকলে তেওঁৰ আৰাধনা কৰক। স্বৰ্গদূতসকলৰ বিষয়ে ঈশ্বৰে কৈছে, তেওঁ নিজৰ দূতসকলক বায়ুৰূপে আৰু নিজৰ সেৱকসকলক অগ্নিশিক্ষাৰূপে তৈয়াৰ কৰে। কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে ক'লে, হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰকাল স্থায়ী, তোমাৰ ৰাজ্যৰ শাসন ন্যায়ৰ শাসন। তুমি ধাৰ্মিকতাক প্ৰেম কৰিলা আৰু দুৰাচাৰীক ঘৃণ কৰিলা। এইকাৰণে ঈশ্বৰে তোমাৰ সংগীসকলতকৈ তোমাক অধিক আনন্দৰূপ তেলেৰে অভিষিক্ত কৰিলে। হে প্ৰভু, তুমি আদিতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলা, আকাশমণ্ডলো তোমাৰ হাতৰ কৰ্ম। সেইবোৰ ধ্বংস হৈ যাব, কিন্তু তুমি নিত্য, সেই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব। তুমি চাদৰৰ দৰে সেইবোৰক নুৰিয়াবা, কাপোৰৰ দৰে সেইবোৰ সলোৱা হ'ব, কিন্তু তুমি হ'লে সদায় একে আছা আৰু তোমাৰ বছৰবোৰৰ কেতিয়াও শেষ নহ'ব। কিন্তু ঈশ্বৰে স্বৰ্গৰ দূতসকলৰ মাজৰ কোনোজনক কেতিয়াবা এই কথা কৈছেনে যে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি পীড়া নকৰোঁ, মানে তুমি মোৰ সোঁহাতে বহি থাকা? সকলো স্বৰ্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়, মোৰ আৰাধনা কৰিবলৈ আৰু পৰিত্ৰাণৰ অধিকাৰী হ'বলৈ উদ্যত হোৱাসকলৰ পৰিচৰ্যাৰ কাৰণেই জানো তেওঁলোকক পঠোৱা হোৱা নাই।